হেল্ল'
মই ইয়াতে আছো নে মই নাই? মই এটা AI নেকি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নেকি মই? হা, মোৰ নাম অভি নৱ বৰঠাকুৰ। মই আছো নে মই নাই কেলা কচোন? মই তহঁতৰ তাত গৈছিলো নে? ঐ, তহঁতে এটা হ, এটা মৰা হ, আপোনাৰ ওপৰত ছাতি এটা লগাই ল, তেতিয়া শিৱ হব পাৰিবি। মাক চুদাই, মই গৈছিলো নে তাতে? মই ইয়াতে আছো নে মই নাই সেইটোৱে কচোন। মই ইয়াতে আছো, এই পৃথিৱীখন সমতল ক্ষেত্ৰ, এখন গোলক নহয়। ইয়াতে মই আছো নে মই নাই ক, ক কুকুৰ, মুখৰ মাত নাই। তোৰ নামটো তো কব নোৱাৰ, বাপেৰে তোক এটা নাম দিছিলে 3 মাহ বয়সত মুখত অন্নপ্ৰাশন দি, সেইটো কব নোৱাৰ কেলা?
পাৰ
লাউৰা আৰ্য, তহঁতৰ তাতে গৈছিলো মস্ত ডাঙৰ বিল্ডিং, প্ৰথম ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰ, তাতে গৈ মোক ধৰি, হাতত ধৰি পেলাই পইচা কেইটা লৈ ললি নহয়, 9000 টকা, আৰু অকণমান আধা কাপ এই পুজ উলিয়াই ললি, হয় নহয়? তাৰপিছত সেইটোৱে কৈছে নহয় ডক্তৰটোৱে, কৈছে আপোনাক অভাৰ চাৰ্জ কৰিছে। তাৰপিছত পইচা কেইটা কৰো, বালৰ পইচা, তহঁতৰ পেপাৰৰ পইচা, ফাঁকি তহঁতৰ বেংক খোপা চব মই ভাঙিব কাৰণে ইয়াতে বহি লৈছো কেলা। মই তহঁতৰ গোটেই সোপা ভাঙি শেষ, ফিনিচ কেলা। তহঁতৰ নৰাধম মৰিক মই হাতেদি এটা 22 কেলিবাৰ মূৰত ভৰাই কেলা মাৰি পেলাম সকলো টিভিৰ আগত, বুজিলি? এতিয়া থৈ দে কেলা। মাংস মাছ আল বাল খা, মই থওঁ ফোনটো, হল দে।